এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত উড়ন সেতুখন উদ্বোধন কৰিব। 112 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 670 মিটাৰ দৈৰ্ঘ্যৰ এই চাৰিসৰীয়া উড়ন সেতুখনে 6 মাইল ডাউন টাউন আৰু ৰুক্মিণী গাঁৱৰ যানজঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। যোৱা বছৰৰ অক্টোবৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা উড়ন সেতুখনৰ নিৰ্মাণৰ বাবে 18 মাহ ধাৰ্য কৰা হৈছিল যদিও 9 মাহৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়। উদ্বোধনী অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষিমন্ত্ৰী অতুল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন হৰণীয়া প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি উড়ন সেতু দুখন কামৰূপৰ ৰজা ভগদত্তৰ নামেৰে নামকৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি বিয়লি 3 বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত বড়োলেণ্ড স্পীকছ ফ্ৰম ভিজন টু একচন শীৰ্ষক বিশেষ উদ্যমো মুকলি কৰিব। লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদ কৰা প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে 9 বিঘাকৈ ভূমি প্ৰদান কৰিব। শিক্ষামন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই 9 বিঘা ভূমিৰ 1 বিঘা ঘৰৰ ভেটিৰ বাবে আৰু বাকী 8 বিঘা ভূমি খেতি কৰাৰ বাবে দিয়া হ'ব। এই লোকসকলে বসুন্ধৰা এপৰ জৰিয়তে আবেদন কৰিলেই চৰকাৰে তেওঁলোকক ভূমিৰ আবণ্টন দিব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰী ভূমিত বিশেষকৈ VGR আৰু PGR হিচাপে স্বীকৃত ভূমি দখল কৰি থকা লোকসকলক চৰকাৰে উচ্ছেদ কৰিব। ডাঃ পেগুৱে জনোৱা অনুসৰি দখলমুক্ত কৰা এই মাটি বৰ্তমানলৈকে কাকো আবণ্টন দিয়া হোৱা নাই আৰু চৰকাৰে সংৰক্ষিত ভূমি হিচাপে নিজৰ লগত ৰাখি পাছত উদ্যোগ স্থাপন বা আন কোনো চৰকাৰী কামৰ বাবে ব্যৱহাৰ কৰিব। লখিমপুৰৰ ফুকনহাট অঞ্চলত চলোৱা অভিযানত 200তকৈও অধিক পৰিয়ালক উচ্ছেদ কৰা হয়। মাজুলীক ৰাজ্য চৰকাৰে হেৰিটেজ ব্লক এণ্ড বেল্টৰ অধীনলৈ অনাৰ সিদ্ধান্ত লোৱাৰ পাছত এতিয়াৰে পৰা মাজুলীৰ ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্ধাৰণ কৰিছে। এই অনুসৰি মাজুলীত যিকোনো লোকে ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। জিলাখনৰ স্থানীয় বাসিন্দা, বিশেষকৈ 3টা প্ৰজন্ম ধৰি মাজুলীত স্থায়ীভাৱে বসবাস কৰি থকা লোকেহে ভূমি ক্ৰয় বিক্ৰয় কৰিব পাৰিব বুলি চৰকাৰী নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটো হেৰিটেজ ব্লক এণ্ড বেল্টৰ আওতালৈ অনাত বিভিন্ন দল সংগঠনৰ লগতে মাজুলীৰ বহুকেইগৰাকী সত্ৰাধিকাৰে আদৰণি জনাইছে। নিপকোৱে কালি সন্ধিয়া 7:30 বজাত পুনৰ ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়ে। প্ৰকল্পটোৰ 1 নম্বৰ গেটেৰে 350 মিলিমিটাৰ পানী এৰি দিয়াৰ পাছত নিশা 8:10 পুনৰ 700 মিলিমিটাৰ পানী এৰি দিয়ে। ইয়াৰ ফলত লখিমপুৰৰ নৈপৰীয়া ৰাইজ পুনৰ বানৰ কবলত পৰাৰ আশংকা কৰা হৈছে। কালি পুৱা নিপকোৱে এটা বাৰ্তাযোগে লখিমপুৰ জিলা প্ৰশাসনলৈ পানী এৰি দিয়াৰ সন্দৰ্ভত জানিবলৈ দিছে। বিশেষকৈ ৰঙানদী প্ৰকল্পৰ জলধাৰ বৃদ্ধি আৰু ধাৰাসাৰ বৰষুণৰ বাবেই নিপকোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ঢকুৱাখানা জিলা ক্ৰীড়া সন্থালৈ আগবঢ়োৱা ক্ৰীড়া সামগ্ৰী আৰু অনুদানৰ চেক কালি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা ক্ৰীড়া বিষয়া মানকজ্যোতি দাস, ঢকুৱাখানা জিলা ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদীপ চমুৱা, সাধাৰণ সম্পাদক অচ্যুত চক্ৰধৰৰ লগতে পৌৰ আয়ুক্তসকল, বিধায়ক নৱকুমাৰ দলে আদি উপস্থিত থাকে। একেদিনাই সদৌ অসম কেউত জাতীয় পৰিষদৰ ঢকুৱাখানা জিলা সমিতিৰ উদ্যোগত হিতাধিকাৰীসকলৰ মাজত চিলাই মেচিন বিতৰণ কাৰ্যসূচীও অনুষ্ঠিত হয়। অনুষ্ঠানত পশ্চিম ঢকুৱাখানা জিলা পৰিষদৰ সদস্য সুনীয়া বৰগোহাঁই, হাৰহি মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু, সদৌ অসম কেউত জাতীয় পৰিষদৰ লখিমপুৰ জিলাৰ সভাপতি হিৰণ্য দত্ত আদিৰ লগতে হিতাধিকাৰীসকলো উপস্থিত থাকে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই যোৱা 2 জুলাইৰ পৰা খেলুৱৈসকলৰ বাবে আয়োজন কৰা গ্ৰীষ্মকালীন 4দিনীয়া শিবিৰৰ কালি সামৰণি পৰে। খেলপথাৰত এগৰাকী খেলুৱৈয়ে নিজকে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ কেনেধৰণৰ পৰিকল্পনা কৰিব লাগে সেই বিষয়ে খেলুৱৈসকলক প্ৰশিক্ষণ দিয়া হয়। এই শিবিৰত অসম ক্ৰিকেট সন্থাৰ স্বীকৃতিপ্ৰাপ্ত মানসিক শক্তি বৃদ্ধিৰ বিশেষজ্ঞ তথা মনোবিজ্ঞানী ত্ৰিবেণী ভট্টাচাৰ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰায় 70 গৰাকী খেলুৱৈক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।